এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধান, নামৰূপৰ হাপাজানত মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় 20,000 মহিলাক চেক প্ৰদান, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা, আৰু কাইলৈ পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলাৰ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্ৰীসিঙে কয় যে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা কোনো সমস্যাৰ সমাধান নোলায়। তেওঁ জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে অন্য প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ অভিভাৱক সমাজৰ প্ৰতি আহ্বান জনায়।
মোৰ আপোনাৰ মাধ্যমৰ পৰা যেনেকৈ কালিয়ে কৈছিলো, আকৌ ক'বলৈ বিচাৰিছো যে সমাজ, গোটেই সমাজ যিজনে আছে, উই আৰ অল টুগেডাৰ, উই আৰ অল ইণ্ডিয়ানছ, উই আৰ অল পাৰ্ট অফ দ্য চেম ছচাইটি, আমাক চবক মিলি পেলাই যদি ল'ৰাবিলাক মিছগাইডেড হৈছে তেওঁবিলাকক বুজাব লাগে যে এনেকৈ পৰিস্থিতি ক্ৰিয়েট কৰিলে, এনেকৈ ভাইলেঞ্চ ক্ৰিয়েট কৰিলে কাকো লাভ নহয়। আৰু এইটো হোৱা নাই যে নদীৰ সিপাৰে তো বাহিৰৰ পৰা কেইটামান ল'ৰা আহি উৎপাত কৰিবলৈ চেষ্টা কৰিছিলে। চ' হোৱাট ইজ দ্য ইউজ, কোনো লাভ নহ'ব। এতিয়া পৰিস্থিতি ইজ টোটেলি আণ্ডাৰ কণ্ট্ৰল। আপুনি দেখিছে ইভেন দি আৰ্মি কলম হেজ মাৰ্চ থ্ৰু দি এৰিয়া। মই গোটেই এৰিয়াটো ফুৰি আহিলো, চব ঠাইত পুলিচ পিকেট আছে, কিন্তু ব্ৰিংগিং কণ্ট্ৰল বাই ইউজিং ফৰ্চ টু লাভ নাই। চ' মোৰ এইটোৱে ৰিকুৱেষ্ট আছে, ৰাইজে নিজে আগবাঢ়ি চিটুৱেশ্যনটো নৰ্মেল কৰক।
পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত হাৰংগপানী শৰ্মাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্ট গেট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামডিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ লয়। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰে। খেৰনিৰ হিংসাম্মক ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰা বুলি ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। সভাপতিগৰাকীয়ে কয় যে পশ্চিম কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই আনিবলৈ তাত থকা কাৰ্বি জনগোষ্ঠীকে ধৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই জৰুৰী পত্ৰযোগে দাবী জনায়। একেদৰে নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্বি আংলঙৰ আইন শৃংখলাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে বুলি উল্লেখ কৰাৰ লগতে কাৰ্বিৰ এটা সদস্য গোটে উচ্ছেদৰ দাবী কৰা আমৰণ অনশন সন্দৰ্ভত বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বাবে চৰকাৰে কোনো ব্যৱস্থা ল'ব পৰা নাই বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি খেৰনি ফেংলাপিন আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। 26 ডিচেম্বৰত প্ৰতিবাদকাৰী কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। ৰাজ্যত আত্মসহায়ক গোটৰ মুঠ 40 লাখ সদস্যৰ ভিতৰত 32 লাখ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে বাছনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ 20,115 গৰাকী মহিলাক 10,000 টকাকৈ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 1 জানুৱাৰীত ৰাজ্যৰ মহিলাসকলে নতুন উপহাৰ লাভ কৰিব। অনুষ্ঠানত স্থানীয় বিধায়ক তৰংগ গগৈ, কেবিনেট মন্ত্ৰী যোগেন মোহন, প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215 গৰাকী চাহ জনগোষ্ঠী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰ প্ৰদান কৰে। চিকিৎসা শিক্ষা গৱেষণা সঞ্চালকালয়ৰ কাৰিকৰী পদত 88 গৰাকী আৰু অকাৰিকৰী পদত 28 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত 55 গৰাকী আৰু স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত 43 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হয়। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অশোক সিংহাল, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা উপস্থিত থাকে। ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত তৃতীয় বৰ্গৰ বাছনি পত্ৰ প্রাপ্তি প্রার্থীর নিযুক্তিপত্র অহা 10 জানুয়ারীত বিতরণ করা হব বলে মুখ্যমন্ত্রী ডক্টর শর্মায় সামাজিক মাধ্যমযোগে প্রকাশ করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীর গুৱাহাটী কেন্দ্রৰ পৰা। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গ্ৰন্থমেলা প্ৰাংগণৰ মঞ্চৰ পৰা উপস্থিত লোকক সম্বোধন কৰি ৰাজ্য চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰি কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। একেখন মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰৰ অনুৰ্ধৰ 18 গৰাকী যুৱ লেখক লেখিকাক সন্মান জনায়। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব।
প্ৰকাশন পৰিষদে 18 গৰাকী লেখক লেখিকাক এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছে আৰু প্ৰতিগৰাকী যুৱক লেখক লেখিকাক আমি 25,000 টকাকৈ আজি সন্মান ৰাখি আগবঢ়াম। যিসকলে এই সন্মান লাভ কৰিলে মই সকলোকে অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছো।
অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰসিদ্ধ লেখক অমিশ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰে। ইপিনে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক গল্পকাৰ ডঃ দীপক কুমাৰ বৰকাকতিলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ডঃ কাকতিক ঐশ্বৰ্য শীৰ্ষক উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ 5,00,000 টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। একেদৰে বান্ধ প্ৰকাশনলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত নগদ 3,00,000 টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আছে। লগতে অসম প্ৰকাশন পৰিষদে কেইবাগৰাকীও লেখকলৈ বিভিন্ন শিতানত বঁটা আগবঢ়াইছে। কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলে আজি মাজনিশাৰে পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰী পাণবজাৰৰ বেপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ডন বস্কো, খ্ৰীষ্টানবস্তিৰ সোণাইহুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰ হৈ উঠিব। প্ৰভু যীশুৰ প্ৰাৰ্থনাৰ বাবে আজি সন্ধিয়াৰে পৰা গীৰ্জাসমূহত অগণন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধৰ্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালনৰ বাবে সাজু হৈছে। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰৰ সমজিলাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে। উৎসৱৰ বাবে খ্ৰীষ্টমাছ ট্ৰী, বেটাৰী চালিত ছান্তাক্লজ, ৰং বিৰঙী আলোকসজ্জাৰী বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। বৰদিন উপলক্ষে উত্তৰ পূবৰ অন্যান্য ৰাজ্যকেইখন, বিশেষকৈ চুবুৰীয়া ৰাজ্যৰ মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটকধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰায় এসপ্তাহৰ পূৰ্বে নগৰখনত বৰদিনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পবিত্ৰ বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণৰ বিশেষ খ্ৰীষ্টধৰ্মী লোকসকলক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে খ্ৰীষ্টধৰ্মী লোকসকলৰ যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিঃস্বাৰ্থ সেৱাৰ অমূল্য প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধানত। নামৰূপৰ হাপাজানত মহিলা উদ্যমিতা আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় 20,000 মহিলাক চেক প্ৰদান। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰু কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।